প্রথম থিসলনিকিয়া অধ্যায় ৫। কিন্তু হে ভাইবিলাক, সেই কাল বা সেই সময়ৰ কথা মই তোমালোকলৈ লিখাৰ প্ৰয়োজন নাই, কিয়নো ৰাতি যেনেকৈ চোৰ আহে তেনেকৈ প্ৰভুৰ দিন আহিব। ইয়াক তোমালোকে নিশ্চয়কৈ জানা। যেতিয়া মানুহবিলাকে বুলিব শান্তি আৰু নিৰ্বিঘ্নতা, তেতিয়া গৰ্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ তেওঁবিলাকৰ আকস্মিক বিনাশ উপস্থিত হ'ব, তাতে তেওঁবিলাকে কোনোমতে সাৰিব নোৱাৰিব।
কিন্তু হে ভাইবিলাক, চোৰৰ নিচিনাকৈ সেইদিন তোমালোকৰ ওচৰত উপস্থিত হ'বলৈ তোমালোক আন্ধাৰত থকা নাই, কিয়নো তোমালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ। এইহেতুকে আহা, আমি আনবিলাকৰ নিচিনাকৈ টোপনিয়াই নাথাকি পৰদি চেতনে থাকোঁহক। কিয়নো যিবিলাকে টোপনিয়ায় তেওঁবিলাকে ৰাতিহে টোপনিয়ায়, আৰু যিবিলাক মতলীয়া হয় তেওঁবিলাক ৰাতিহে মতলীয়া হয়।
কিন্তু আমি দিনৰ সন্তান হোৱাত আমি বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি আৰু পৰিত্ৰাণৰ আশাৰূপ টকয়া মূৰত দি চেতনে থাকো, কিয়নো আমি ক্ৰোধৰ পাত্ৰ হবলৈ নহয়, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক নিযুক্ত কৰিলে। আমি জাগি থাকিলেও বা নিদ্ৰিত হলেও খ্ৰীষ্টৰ লগতেই যেন জীৱিত থাকো, এই কাৰণে তেওঁ আমাৰ অৰ্থে মৰিল। এতেকে তোমালোকে যিদৰে কৰি আছা সেইদৰে পৰস্পৰে প্ৰভুত দি থাকা আৰু ইজনে সিজনক ধৰ্মত বৃদ্ধি কৰা।
হে ভাইবিলাক, বিনয় কৰোঁ যিবিলাকে তোমালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত তোমালোকৰ ওপৰত নিযুক্ত আছে আৰু তোমালোকক চেতনাই, তেওঁবিলাকক মান্য কৰা আৰু তেওঁবিলাকৰ কাৰ্যৰ কাৰণে প্ৰেমেৰে অতিশয়ৰূপে তেওঁবিলাকক সমাদৰ কৰা।
তোমালোক পৰস্পৰ মিলেৰে থাকা। আৰু হে ভাইবিলাক, মই তোমালোকক বিনয় কৰোঁ যে অনিয়মে চলা লোকক তোমালোকে চেতনা দিয়া, অল্প সাহসীবিলাকক আশ্বাস দিয়া, দুৰ্বল লোকক সাহায্য কৰা আৰু সকলোলৈকে দীৰ্ঘ সহিষ্ণু হোৱা। সাৱধান, কোনেও অপকাৰৰ সলনি কাকো অপকাৰ নকৰক, কিন্তু পৰস্পৰ আৰু সকলোলৈকে সদায় হিতকাৰী হ'বলৈ যত্ন কৰা, সদায় আনন্দ কৰা, নিৰন্তৰে প্ৰাৰ্থনা কৰি থকা, সকলো বিষয়তে ধন্যবাদ কৰা, কিয়নো তোমালোকৰ প্ৰতি যীশুখ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা। পবিত্ৰ আত্মাক নুনুমাবা, ভাৱবাণী হিয়জ্ঞান নকৰিবা, সকলো বিষয়ৰ পৰীক্ষা কৰি যি ভাল তাকে ধৰি ৰাখা আৰু সকলো প্ৰকাৰ মন্দৰ পৰা পৃথকে থাকা। আৰু শান্তিদাতা ঈশ্বৰে তোমালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক, আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমনৰ কালত তোমালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষীৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। যিজনাই তোমালোকক আমন্ত্ৰণ কৰিছে তেওঁ বিশ্বাসী, তেওঁৱেই তাক কৰিব।
হে ভাইবিলাক, আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা। পবিত্ৰ চুমাৰে সকলো ভাইবিলাকক মংগলবাদ দিবা।
মই তোমালোকক প্ৰভুৰ শপত দি এই আজ্ঞা দিছো যে এই পত্ৰ সকলো ভাইবিলাকৰ আগত পাঠ কৰা যাওক। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ লগত থাকক।